গীতমালা চৌৱাশী অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে গীতটিত সুৰত গাবলগীয়া কুৰহৰ বংশৰ ৰচিত গীত। হে বাহিনীসকলৰ জিহুৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম! জিহুৱাৰ চোতালকেইখনত সোমাবলৈ মোৰ প্ৰাণে আকুল হাবিয়াস কৰিছে, অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দৰ ধ্বনি কৰিছে। হে বাহিনীসকলৰ জিহুৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে ঘৰ চিৰিকা চৰায়ে নিজৰ অৰ্থে ঘৰ বিচাৰি পাইছে। তেলটুপিও তাৰ পোৱালি ৰাখিবলৈ নিজৰ অৰ্থে বাঁহ বান্ধিছে। ধন্য সেইসকল যিসকলে তোমাৰ গৃহত বাস কৰিছে, তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে, চেলা। ধন্য সেইসকল যিসকলে তোমাতে শক্তি পাইছে, যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে। শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে। প্ৰথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে। যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়। তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়। হে বাহিনীসকলৰ ঈশ্বৰ জিহুৱা, মোৰ প্ৰাৰ্থনা শুনা। হে জাকুবৰ ঈশ্বৰ, মোৰ কথা শুনা, চেলা। হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা। তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা, কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম। দুষ্টতাৰ তম্বুত বাস কৰাতকৈ বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম। কিয়নো ঈশ্বৰ জিহুৱা সূৰ্য আৰু ঢালস্বৰূপ, তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে। যিসকলে সৎ পথত চলে তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে। সেই বাহিনীসকলৰ জিহুৱা, তোমাৰ ওপৰত নিৰ্ভয় কৰা লোক ধন্য।